আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাটৰ সৰুপথাৰ ধনশিৰি নৈৰ নতুন পথাৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। তেওঁ সৰুপথাৰৰ শ্যামগাঁৱত বৌদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলাও স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত কৈৰী গাঁৱৰ পৰা পাঞ্জানলৈ 3,31,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া মথাউৰি নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত সময়ছোৱাত জলসম্পদ বিভাগে সফলতা লাভ কৰা বুলি মন্তব্য কৰি গৰাকীয়ে কয় যে ধেমাজি, মাজুলী, লখিমপুৰকে ধৰি কেইবাখনো জিলাত বানৰ ফলত হোৱা সমস্যা পূৰ্বতকৈ লাঘৱ হৈছে। যোৱাবাৰ বাৰিষাত মাজুলীৰ জুগুনিধাৰীত ব্ৰহ্মপুত্ৰৰ চিগা মথাউৰি 25 দিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পাছতে মন্ত্ৰী হাজৰিকাই শ্যামগাঁৱত ৰজাপুখুৰী শ্যামগাঁও বৌদ্ধ মন্দিৰ আৰু তুৰুংগাঁও বৌদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলাও স্থাপন কৰে। উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে ৰাজ্য চৰকাৰৰ গাঁৱলৈ বোলক শীৰ্ষক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শ্যামগাঁৱতে নৈশ যাপন কৰি বৌদ্ধ মন্দিৰ দুটাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 25,40,000 টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই অনুসৰি আজি মন্দিৰ দুটাৰ আধাৰশিলা স্থাপন কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কলকাতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তুলিবৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে। 2016 চনৰে পৰা বিভাগটোক পূৰ্ণাংগৰূপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল। বিশ্বভাৰতীৰ পৰা প্ৰস্তাৱিত 6টা অধ্যাপক পদৰ বিপৰীতে আয়োগে 4টা পদত অনুমোদন জনায়। বিশ্ববিদ্যালয় অনুদান আয়োগে ই মেইল যোগে বিশ্বভাৰতীৰ পঞ্জীয়কক এই অনুমোদনৰ বিষয়ে অৱগত কৰে। কেন্দ্ৰীয় বিত্ত বিভাগে অনুমোদন জনালেই ৰাজ্যখনৰ বাহিৰৰ একমাত্ৰ অসমীয়া ভাষা শিক্ষাৰ বিভাগটো কাৰ্যকৰীভাৱে পূৰ্ণাংগ বিভাগলৈ উন্নীত হ'ব। উল্লেখযোগ্য যে 1979 চনত এজনীয়া অধ্যাপক আসনেৰে আৰম্ভ হোৱা বিভাগটোৱে আৰু 4 বছৰ পিছতে স্বৰ্ণ জয়ন্তী বৰ্ষত ভৰি দিব। ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত উত্তৰ লখিমপুৰত আজিৰে পৰা 5দিনীয়া কাৰ্যসূচীৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া ঔদ্যোগিক মেলাৰ আয়োজন কৰা হৈছে। এই ঔদ্যোগিক মেলা জিলাখনৰ বিভিন্ন গোটসমূহে প্ৰস্তুত কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছে। সাংসদ প্ৰদান বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই মেলাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত আৰু লখিমপুৰ জিলাৰ কেইবাগৰাকীও বিধায়কেও অংশগ্ৰহণ কৰে। বজালী জিলাৰ আনন্দপুৰত আজি জিলা যোগী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। সভাত 2025-27 বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। ইয়াৰ লগতে জেলাহত হ'বলগীয়া অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 সংখ্যক অধিৱেশন সন্দৰ্ভতো আলোচনা কৰা হয়। জিলা যোগী সন্মিলনীৰ সভাপতিত্বত কৰা এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় ৰেল বিভাগে ৰেলৱে নিযুক্তি বোৰ্ডে বিভিন্ন শ্ৰেণীৰ পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। 1036টা পদৰ বাবে প্ৰাৰ্থীসকলে অহা 6 ফেব্ৰুৱাৰীলৈ www.rrbapply.gov.inত আবেদন কৰিব পাৰে। এই নিযুক্তিৰ প্ৰক্ৰিয়াত স্নাতকোত্তৰ শিক্ষক, বিজ্ঞান পৰ্যবেক্ষক, প্ৰশিক্ষিত স্নাতক শিক্ষক, মুখ্য আইন সহায়ক, শৰীৰ চৰ্চাৰ প্ৰশিক্ষক, বৈজ্ঞানিক সহায়ক, কনিষ্ঠ অনুবাদক, জ্যেষ্ঠ প্ৰচাৰ পৰিদৰ্শক, কৰ্মচাৰী আৰু কল্যাণ পৰিদৰ্শক, সংগীত শিক্ষক, পৰীক্ষাগাৰ সহায়ক আদিৰ পদ আছে। আবেদনকাৰীসকলৰ বয়স কমেও 18 বছৰ হ'ব লাগিব। নিৰ্দিষ্ট পদৰ ওপৰত ভিত্তি কৰি বয়সৰ সীমা পৃথক হ'ব। বয়সৰ উচ্চ সীমা 48 বছৰ নিৰ্ধাৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ আবেদন পত্ৰ গ্ৰহণৰ কাইলৈ অন্তিম দিন। ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীসকলে কাইলৈৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ আকাশবাণী গুৱাহাটীৰ চানমাৰীত থকা কাৰ্যালয়ত নিজ হাতে জমা দিব পাৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 এই যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMC আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ সৰস্বতী গোস্বামীয়েও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 নম্বৰত ফোন কৰিব পাৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। নমস্কাৰ। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।